এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, চৰকাৰী ই মাৰ্কেট প্লেচ জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্যমানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেলোশ্বিপৰ পুঁজি মুকলি কৰে। গ্ৰীণ ইণ্ডিয়া মিছন কাৰ্যকৰী হোৱা বুলি চৰকাৰে কালি লোকসভাত প্ৰকাশ কৰে। কলম্বিয়াৰ দক্ষিণ অংশত কালি হোৱা এটা 7.4 প্ৰবলৰ শক্তিশালী ভূমিকম্পত কমেও 111 লোকৰ মৃত্যু হোৱাৰ লগতে 87 লোক আহত হয়। আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 অনূৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। চৰকাৰী ই মাৰ্কেট প্লেচ জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্যমানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি নতুন দিল্লীত অনুষ্ঠিত জি ই এমৰ 10ম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰীগোৱেলে জি ই এম প্ৰতিষ্ঠাৰ পূৰ্বে ৰাজহুৱা ধনৰ অপব্যৱহাৰ আৰু অস্বচ্ছতাৰ কথা সোঁৱৰণ কৰি কয় যে সেই সময়ত সুপ্ৰশাসনৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছিল। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান ৰাজহুৱা ক্ৰয় ই কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে কৰা হৈছে, যাৰ জৰিয়তে সামগ্ৰী পঞ্জীয়নৰ পূৰ্বেই স্বচ্ছতা, প্ৰতিযোগিতামূলক সামৰ্থ আৰু উন্নত মান বৰ্তাই ৰখাটো সম্ভৱপৰ হৈছে। তেওঁ কয় যে জি ই এম হৈছে ৰাজহুৱা ক্ৰয়ক ডিজিটেলাইজেচন কৰাৰ প্ৰচেষ্টা, যাৰ জৰিয়তে অস্পষ্টতাৰ ঠাইত স্পষ্টতা পৰিলক্ষিত হয়। মন্ত্ৰী শ্ৰীগোৱেলে কয় যে জি ই এম পৰ্টেল আৰম্ভণি কৰাৰে পৰা বিগত 10 বছৰৰ ভিতৰত যোৱা 2 ক্ৰছ মাৰ্চেণ্ডাইজৰ মূল্য বছৰি 5,00,000 কোটি টকাতকৈও অধিক বৃদ্ধি পাইছে, যিটো 2016-17 চনত 400 কোটি টকাতকৈও অধিক আছিল। শ্ৰীগোৱেলে কয় যে ক্ৰমবৰ্ধিতভাৱে জি ই এমে 3 কোটিৰো অধিক অৰ্ডাৰৰ জৰিয়তে 20,00,000 কোটি টকাৰো অধিক মূল্যৰ সামগ্ৰী আৰু সেৱা ক্ৰয় কৰাত সহায় কৰিছে। তেওঁ কয় যে জি ই এমক ভালেখিনি সংস্কাৰ কৰা হৈছে আৰু অনতিপলমে নতুন ব্যৱহাৰকাৰীসকলৰ বাবে বন্ধুত্বপূৰ্ণ কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক এটা পৰ্টেল মুকলি কৰা হ'ব। মন্ত্ৰী শ্ৰীগোৱেলে ক্ৰেতা, বিক্ৰেতা আৰু অন্যান্য অংশীদাৰীসকলৰ সহায়ৰ বাবে জি ই এম যোগাযোগ চিনাক্তকৰণৰ অৰ্থে 14550 এই 5 সংখ্যাৰ এটা হেল্প ডেস্ক কালি মুকলি কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেলোশ্বিপৰ পুঁজি মুকলি কৰে। এই পদক্ষেপৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ মাজেৰে দেশৰ 6,000তকৈও অধিক শিক্ষাৰ্থীয়ে 21 কোটিতকৈও অধিক ধন লাভ কৰিব। এই নতুন পদক্ষেপৰ জৰিয়তে কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীসকলে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ যোগেৰে সময়মতে আৰু কোনো অসুবিধা নোহোৱাকৈ প্ৰতিমাহে বৃত্তিৰ ধন লাভ কৰিব। নতুন দিল্লীত অনুষ্ঠিত এটা অনুষ্ঠানত সমবেত লোকসকলৰ আগত ভাষণ দি মন্ত্ৰী শ্ৰীচৌহানে কয় যে এই বৃত্তি কেৱল মাত্ৰ আৰ্থিক সাহায্য নহয়, বৰং কৃষি শিক্ষা শক্তিশালী আৰু এই শিক্ষাক ব্যৱহাৰিক শিকনৰ জৰিয়তে অধিক সা সুবিধা লাভ কৰিব পৰা এটা ফলপ্ৰসূ প্ৰক্ৰিয়া। তেওঁ কয় যে প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াই শিক্ষাৰ্থীসকলক সময়মতে বৃত্তিৰ ধন লাভ কৰাত সহায় কৰিব। তেওঁ লগতে কয় যে ছাত্ৰ ছাত্ৰীসকলে বৃত্তিৰ ধন সময়মতে লাভ কৰিলে শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াত তেওঁলোকে অধিক মনোনিৱেশ কৰিব পাৰিব। কৃষিমন্ত্ৰীগৰাকীয়ে এন এছ পি ডি ডি বি টি প্ৰক্ৰিয়াই বৃত্তিৰ ধন বিতৰণ ব্যৱস্থাটো অধিক স্বচ্ছ, গতিশীল আৰু জটিলতাবিহীনভাৱে সম্পন্ন কৰাত সহায় কৰে বুলিও উল্লেখ কৰে। তেওঁ কয় যে কৃষি শিক্ষা, গৱেষণা আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক ভাৰতৰ ভৱিষ্যতৰ কৃষি ব্যৱস্থাৰ প্ৰতি প্ৰস্তুত কৰি তোলাত গুৰুত্ব আৰোপ কৰে। গ্ৰীণ ইণ্ডিয়া মিছন কাৰ্যকৰী হোৱা বুলি চৰকাৰে কালি লোকসভাত প্ৰকাশ কৰে। 2015-16 চনত এটা সংহত লেণ্ডস্কেপ পদ্ধতিৰ জৰিয়তে হেৰুৱা বনাঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে গ্ৰীণ ইণ্ডিয়া মিছন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যমন্ত্ৰীয়ে লোকসভাত কালি এটা লিখিত প্ৰশ্নৰ উত্তৰত কয় যে জি আই এমৰ জৰিয়তে 2015-16 চনৰে পৰা 17 ৰাজ্য আৰু 1 কেন্দ্ৰীয় শাসিত অঞ্চলৰ 84,000 হেক্টৰ ভূমিৰ আন্তঃ পৰিৱেশ পুনৰ উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল। মন্ত্ৰালয়ে লগতে 2020-21 চনৰ পৰা 2026-27 চনলৈকে 600 নগৰ বন আৰু 400 নগৰ উদ্যানৰ উন্নয়নৰ বাবে নগৰ বন যোজনা ৰূপায়ণ কৰি নগৰীয়া সেউজ আৱৰণ আৰু পৰিৱেশগত সুবিধা বৃদ্ধি কৰিছে। এই নগৰ বনসমূহে সেউজ আৱৰণৰ দিশত যথেষ্ট অৰিহণা যোগায় আৰু বায়ুৰ গুণাগত তথা জলবায়ু উন্নত কৰাৰ সম্ভাৱনা থকা পৰিৱেশৰ সৃষ্টি কৰে। জি আই এমৰ অধীনত বৰ্তমানলৈ 57 কোটিতকৈও অধিক ধন ছত্তীশগড়, হাৰিয়ানা, কেৰালা, মধ্যপ্ৰদেশ, মণিপুৰ, ছিকিম আৰু উত্তৰ প্ৰদেশৰ সেউজ পৰিৱেশ পুনৰ উদ্ধাৰ প্ৰক্ৰিয়াৰ বাবে আবণ্টন দিয়া হৈছে। হাৰ ঘৰ ত্ৰিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয়ক স্পৰ্শ কৰিছে। ত্ৰিৰংগা যাত্ৰা আৰু বন্দে মাতৰম পৰিৱেশনেৰে এই অভিযানত সকলোকে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। তেওঁ লগতে ত্ৰিৰংগা পতাকা উত্তোলন কৰি হাৰঘৰ ত্ৰিৰংগা .com-ত ছেলফি আপলোড কৰিবলৈও জনসাধাৰণক আহ্বান জনায়। দেশজুৰি চলি থকা আজাদী কা অমৃত মহোৎসৱৰ উদযাপনৰ অংশ হিচাপে কালিৰে পৰা নাগালেণ্ডৰ কহিমাতো হাৰঘৰ ত্ৰিৰংগা প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। কলা আৰু সংস্কৃতি বিভাগ তথা গৃহ বিভাগৰ যৌথ উদ্যোগত আয়োজিত এই বিশেষ প্ৰদৰ্শনীখন নাগালেণ্ড অসামৰিক সচিবালয়ৰ 1 নম্বৰ গেটত অনুষ্ঠিত হৈছে। দেশৰ চহকী ঐতিহাসিক ঐতিহ্য প্ৰদৰ্শন কৰা আৰু দৰ্শকৰ মাজত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰাই এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য। শিক্ষাৰ্থীৰ লগতে সাধাৰণ লোককো এই প্ৰদৰ্শনী চাবলৈ আৰু উদযাপনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ৰাইজৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্যৰে দুটা মুখ্য স্থানত প্ৰদৰ্শনীৰ মূল স্থান নাগালেণ্ড অসামৰিক সচিবালয়ৰ 1 নম্বৰ গেট আৰু কোহিমাৰ ৰাজ্যিক সংগ্ৰহালয়ত বিশেষ ফটো প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। সমান্তৰালকৈ দৰ্শকসকলক ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ফটো আৰু ছেলফি তুলি হাৰঘৰ ত্ৰিৰংগাৰ অফিচিয়েল পৰ্টেলত আপলোড কৰিবলৈ আহ্বান জনোৱা হৈছে। কালিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি গৃহ সচিব কুকুমেৰুৱে কয় যে হাৰঘৰ ত্ৰিৰংগা অভিযান হ'ল সমগ্ৰ দেশৰ একতা, শক্তি আৰু অখণ্ডতা প্ৰদৰ্শন কৰাৰ ৰাষ্ট্ৰীয় প্ৰচেষ্টা। মেৰুৱে লগতে উল্লেখ কৰে যে এই ত্ৰিৰংগা প্ৰদৰ্শনীখন হাৰঘৰ ত্ৰিৰংগা 2026 কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু অনাগত দিনবোৰত ইয়াৰ সৈতে সংগতি ৰাখি ধাৰাবাহিকভাৱে বিভিন্ন স্মৰণীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। কলম্বিয়াৰ দক্ষিণ অংশত কালি হোৱা এটা 7.4 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও 111 জন লোকৰ মৃত্যু হোৱাৰ লগতে 87 গৰাকী লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূগৰ্ভীয় সমীক্ষাই ইউ এছ জিঅ'লজিকেল ছাৰ্ভে প্ৰকাশ কৰা অনুসৰি দেশখনৰ ৰাজধানী বগোটাৰ পৰা 400 কিলোমিটাৰ দূৰৈৰ পশ্চিমত ছেণ্ট জোছ ডেল পামেৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। শক্তিশালী ভূমিকম্পটোত 100তকৈও অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বৃহৎ ফাটবোৰত ভালেসংখ্যক লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। উদ্ধাৰকাৰী দল আৰু স্থানীয় বাসিন্দাই দুৰ্গতসকলক উদ্ধাৰৰ বাবে অভিযান চলাই আছে। কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। তেওঁ কয় যে ক্ষতিগ্ৰস্তসকলক চৰকাৰে পাৰ্যমানে সহায় সাহায্য আগবঢ়াব। নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী আৰম্ভণিৰে প্ৰথম দিনাই 4টা সোণৰ পদককে ধৰি মুঠ 17টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে 4টা সোণ, 4টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেব্ৰে, ফইল আৰু এপি এই 3টা শাখাৰে 6টা ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেন্সাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। চৰকাৰী ই মাৰ্কেট প্লেচ জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্যমানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেলোশ্বিপৰ পুঁজি মুকলি কৰে। গ্ৰীণ ইণ্ডিয়া মিছন কাৰ্যকৰী হোৱা বুলি চৰকাৰে কালি লোকসভাত প্ৰকাশ কৰে। কলম্বিয়াৰ দক্ষিণ অংশত কালি হোৱা এটা 7.4 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও 111 জন লোকৰ মৃত্যু হোৱাৰ লগতে 87 গৰাকী লোক আহত হয়। আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।